এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভাত আজি 2024-25 বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। 2015-16 বৰ্ষত এই ব্যয় 2,951 কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে 2024-25 বৰ্ষত এই পৰিমাণ 24,964 কোটি টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখন মূলধনী ব্যয়ৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতম ৰাজ্য হবলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ বৰ্তমান সামগ্ৰিক বিকাশৰ হাৰ 9% তুলনাত অসমৰ বিকাশৰ হাৰ 14-15% বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনীতিৰ বিকাশ ঘটিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে দেশৰ কমেও 5খন ৰাজ্যই অৰুণোদয় আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনেধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 17টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বৰ্তমান সময়ত লাভজনক পৰ্যায়ত আছে আৰু এই প্ৰতিষ্ঠানসমূহে সামূহিক মুঠ সম্পদত প্ৰায় 40,000 কোটি টকাৰ অৰিহণা যোগাইছে। ৰাজ্য চৰকাৰে মহানগৰৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ বিৰোধীয়ে সমালোচনা কৰাৰ বিষয়ত অসন্তুষ্টি ব্যক্ত কৰি ডঃ শৰ্মাই কয় যে এই আঁচনি ৰূপায়ণৰ ফলত স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা কোনো এগৰাকী ছাত্ৰীয়ে আধাতে কলেজ এৰিবলগীয়া হোৱা নাই। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত ইয়াৰ সুবিধাসমূহ আৰু অধিক সম্প্ৰসাৰিত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে স্নাতক হোৱাৰ পাছত যুৱক যুৱতীসকলৰ জীৱন সংগ্ৰামৰ কথা উল্লেখ কৰি কয় যে নিয়োগৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ছোৱাত আৰ্থিক সকাহ দিয়াৰ বাবে চৰকাৰে পৰিকল্পনা লৈছে। ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত 594টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত 2,710টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পৰ্যায়ক্ৰমে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। বিভাগটোৰ অধীনত বৰ্তমান 7,587জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এটা ৰায়দানৰ জৰিয়তে হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি 4জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। নজৰুল ইছলাম নামৰ এজন লোকক হত্যা কৰাৰ অপৰাধত আজিমুদ্দিন, আমিদুল ইছলাম, ৰহিম বাদশাহ আৰু আব্দুল গণিক এই শাস্তি বিহা হয়। সৰ্থেবাৰী থানাত এই ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছিল। কেইবালানি শুনানিৰ অন্তত আজি আদালতে গোচৰটোৰ ৰায় দিয়ে। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰত 2025-26 শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাই পতাকা জোকাৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে চলিত বছৰত ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অধীনত অধ্যয়নৰত প্ৰায় 23 লাখ শিক্ষাৰ্থীৰ বাবে হিন্দী পাঠ্যপুথি প্ৰেৰণ কৰা হ'ব। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে 8টা খণ্ডলৈ কিতাপ প্ৰেৰণ কৰা হৈছে। অহা 27 মাৰ্চৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন জিলালৈ এই পাঠ্যপুথি প্ৰেৰণ কৰা হ'ব বুলি অধ্যক্ষ শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে। সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা 4দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধযাত্ৰা, 14 আৰু 15 মাৰ্চত ভৰদৌল আৰু 16 মাৰ্চত সত্ৰ চৌহদত সুৱেৰী বা ফাকুৱা উদযাপন কৰা হ'ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত পৰহিলৈৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পূবশৰণীয়াৰ শ্ৰীমন্ত নামঘৰৰ কলাকৃষ্টি কেন্দ্ৰত 3দিনীয়া কাৰ্যসূচীৰে পৰহিলৈৰ পৰা দৌল উৎসৱ উদযাপন কৰা হ'ব। দৌল উৎসৱ উপলক্ষে কামৰূপ মহানগৰ জিলাত 15 মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক দুদিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। কৰ্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডিজিটেল বিশ্বত উন্নীতকৰণ আৰু সবলীকৰণৰ ক্ষেত্ৰত পৰ্যালোচনা কৰা হয়। বিশেষকৈ অসমীয়া, বড়ো, নেপালী, মণিপুৰী আৰু ইংৰাজী ভাষাৰ মাজত নিউৰেল মেচিন অনুবাদ আৰু ভাৰতীয় ভাষাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আগতীয়াকৈ কাম কৰাৰ সন্দৰ্ভত অধিক গুৰুত্ব আৰোপ কৰা হয়। কৰ্মশালাত গণনা ভাষা বিজ্ঞান আৰু বহু শব্দৰ অভিব্যক্তি আদি সন্দৰ্ভত বিশ্লেষণ আৰু আলোচনা অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।